ইয়োপ 17 অধ্যায়। মোৰ উশাহ বিকৃত হৈছে, মোৰ দিনৰ অন্ত পৰিছে, মোলৈ মৈদাম যুগুত আছে, নিশ্চয় ঠাট্টা কৰোতাবোৰ মোৰ ওচৰত আছে, আৰু সিহঁতে দিয়া বিৰক্তিবোৰ মোৰ চকুৰ আগত আছে। বিনয় কৰোঁ, তুমি মোৰ নিৰ্দোষিতা প্ৰকাশ কৰাৰ এটা চিন থোৱা, নিজৰ আগত নিজেই মোৰ জামিন হোৱা, আন কোনেও মোৰ জামিন হ'বলৈ স্বীকাৰ কৰিব, কিয়নো তুমি এওঁলোকৰ চিত জ্ঞানৰ পৰা আঁৰ কৰিছা, এই হেতুকে তুমি এওঁলোকক মোক জয় কৰিবলৈ নিদিবা। যিকোনোৱে নিজ বন্ধুক লোটদ্ৰব্য স্বৰূপে সমৰ্পণ কৰে, তেনে বন্ধুৰ সন্তানবোৰৰ চকু অন্ধ হ'ব। তেওঁ মোক লোকসকলৰ আগত দৃষ্টান্ত কৰিলে, যাৰ মুখত লোকে থু পেলায়, মই তেনে মানুহ হলো। মনৰ বেজাৰত মোৰ চকু নিস্তেজ হ'ল, আৰু মোৰ সকলো অংগ পতংগ ছাঁৰ তুল্য হ'ল। ইয়াতে সৰল আচৰণ কৰোতাবোৰে আচৰিত মানিব, আৰু অধৰ্মীৰ বিৰুদ্ধে নিদোষী জঁকি উঠিব, তথাপি ধাৰ্মিকে নিজ পথত চলি থাকিব। যাৰ হাত হুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব। কিন্তু আহা, তোমালোক সকলোৱে পুনৰাই আৰম্ভ কৰা, আৰু মই তোমালোকৰ মাজত কাকো জ্ঞানী নাপাওঁ। মোৰ দিনকেইটা গ'ল, মোৰ অভিপ্ৰায় শেষ হৈছে, এনেকি মোৰ হৃদয়ৰ শুভেচ্ছা জনোৱা হ'ল। সেই মানুহবোৰ বিদ্ৰূপকাৰী, সিহঁতে ৰাতিক দিনলৈ ৰূপান্তৰিত কৰে। পোহৰ আহিলে সিহঁতে কয় অন্ধকাৰ ওচৰ চাপি আহিছে। যদি চিউলেই মোৰ ঘৰ হ'ব বুলি মই অপেক্ষা কৰিছোঁ, যদি আন্ধাৰত মোৰ শয্যা পাৰিছো, যদি মই গাতক মোৰ পিতৃ আৰু পোকক তুমি মোৰ মাতৃ আৰু ভনী বুলি কৈছা, তেনেহ'লে মোৰ আশা ক'ত, আৰু মোৰ আশাকনো কোনে দেখা পাব? আশাৰ সৈতে নামি গৈ মই চিউলৰ দুৱাৰমুখ পাম, কেতিয়া ধূলিত গৈ জিৰণি পাম।